এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে পশ্চিমবংগৰ প্ৰথম পৰ্যায় আৰু তামিলনাডুৰ একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন। পশ্চিম এছিয়াত সংঘৰ্ষৰ বাবে নাগৰিকসকল যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় সেয়া সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত 30 এপ্ৰিলৰ ৰায়দান সংৰক্ষিত। অহা 28 এপ্ৰিলত চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। পশ্চিমবংগ বিধানসভাৰ প্ৰথম পৰ্যায় আৰু তামিলনাডু বিধানসভাৰ একক পৰ্যায়ৰ ভোটগ্ৰহণ সন্ধিয়া 6 বজাৰ লগে লগে সামৰণি পৰিছে। অৱশ্যে নিৰ্দিষ্ট সময়ৰ পূৰ্বে শাৰীত থিয় হৈ থকা ভোটদাতাসকলক নিৰ্ধাৰিত সময়ৰ পাছতো ভোটদান কৰিবলৈ দিয়া হ'ব। পশ্চিমবংগত প্ৰথম পৰ্যায়ত 16খন জিলাৰ 152টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। ৰাজ্যখনত এই পৰ্যায়ত 1478 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। 152টা সমষ্টিত 44,000 ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰে 7,384টা অতি স্পৰ্শকাতৰ নাইবা জটিল বুলি চিনাক্ত কৰা হৈছে। ৰাজ্যখনত 3,60,00,000ৰো অধিক ভোটদাতাই আজি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত বিয়লি 5 বজালৈ 89.90% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিছে। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত দাৰ্জিলিং, কালিম্পং, জলপাইগুৰি, আলিপুৰদুৱাৰ, কোচবিহাৰ, উত্তৰ আৰু দক্ষিণ দিনাজপুৰ, মালদা, মুৰ্ছিদাবাদ, বীৰভূম, পশ্চিম বৰ্ধমান, পুৰুলীয়া, বাঁকুৰা, ঝাৰগ্ৰাম, পশ্চিম মেদিনীপুৰ আৰু পূব মেদিনীপুৰ জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। তামিলনাডু বিধানসভাৰ 234খন আসনৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণত বিয়লি 5 বজালৈ 82.24% ভোটদান হৈছে। আজিৰ ভোটগ্ৰহণত 5,73,00,000ৰো অধিক ভোটদাতাই 4,023 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ইপিনে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ অন্ত পৰাৰ লগে লগে দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলে তাৰকা প্ৰচাৰকক লৈ ভোটদাতাৰ মন আকৰ্ষণৰ চেষ্টা চলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৃষ্ণনগৰ আৰু মথুৰাপুৰত নিৰ্বাচনী সভাত অংশ লৈ ৰাজ্যখনত শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে কাকদ্বীপৰ মাছমৰীয়াসকলক নতুন সুযোগ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৰাজ্যখনত বিজেপি শাসনলৈ আহিলে চুবুৰীয়া দেশসমূহত নিৰ্যাতনৰ বলি হোৱা সংখ্যালঘু লোকসকলক নাগৰিকত্ব প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে হুগলী জিলাৰ বালাগড়ত প্ৰচাৰ চলায়। তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি কলকাতাত প্ৰচাৰ অভিযানত অংশ লয়। নিৰ্বাচন আয়োগে 4 মে'ত হ'বলগীয়া ভোটগণনাৰ বাবে পৰহিলৈ গুৱাহাটীত প্ৰথমখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত কৰিব। এই কৰ্মশালাত ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তৰ প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে নিয়োজিত ৰিটাৰ্ণিং বিষয়া আৰু জিলা নিৰ্বাচন বিষয়াসকল উপস্থিত থাকিব। পৰৱৰ্তী পৰ্যায়ত 27 এপ্ৰিলৰ পৰা জিলাই জিলাই ভোটগণনাকাৰী বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। ভোটগণনাৰ সময়ত প্ৰতিখন গণনা মেজত ন্যূনতম 3জনকৈ বিষয়া থাকিব। জিলা সদৰসমূহত স্থাপন কৰা ষ্ট্ৰংৰুমৰ কাষতে সাজু কৰা প্ৰতিটো গণনা কক্ষৰ বাবে নিয়োজিত মাইক্ৰ অবজাৰ্ভাৰসকলো গণনা কাৰ্যত উপস্থিত থাকিব। তদুপৰি ডাক বেলত গণনাৰ বাবে সুকীয়া কক্ষ থাকিব। প্ৰতিটো বিধানসভা সমষ্টিৰ ডাক বেলত গণনাৰ বাবে গণনা কক্ষসমূহত সুকীয়াকৈ 6খন পৰ্যন্ত মেজ ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে সংশ্লিষ্ট বিষয়াসকলক জিলা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হ'ব। চৰকাৰে পশ্চিম এছিয়াত সংঘৰ্ষৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ ফলত নাগৰিকসকল যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় সেয়া সুনিশ্চিত কৰিবলৈ বদ্ধপৰিকৰ বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এখন আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিব সুজাতা শৰ্মাই কয় যে সমগ্ৰ দেশত ঘৰুৱা ৰন্ধন গেছৰ যোগান স্বাভাৱিক হৈ আছে আৰু কালি প্ৰায় 12,00,000ৰো অধিক চিলিণ্ডাৰ বিতৰণ কৰা হয়। DAC নম্বৰ ব্যৱহাৰ কৰি প্ৰায় 94% চিলিণ্ডাৰ বিতৰণ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।
हमारे घरेलू LPG सप्लाई नॉर्मल है। कल भी 52 लाख से अधिक घरों को LPG सिलेंडर्स की सप्लाई की गई है। बुकिंग पहले से अब कम हुई है, लगभग 44 से 45 लाख के करीब प्रति रोज बुकिंग हो रही है। और जो हमारा DAC या डिलीवरी ऑथेंटिकेशन कोड है उसके साथ लगभग 94% डिलीवरी की जा रही है। इसका महत्व ये है कि इससे डायवर्जन को रोकने में काफी मदद मिल रही है।
ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকনু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি অনুষ্ঠিত হয়। আদালতে অভিযুক্তগৰাকীৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰে আৰু 30 এপ্ৰিললৈ ৰায়দান সংৰক্ষিত ৰাখে। উল্লেখযোগ্য যে অভিযুক্ত মহন্তৰ জামিন আবেদন সন্দৰ্ভত কালি আদালতে শুনানি গ্ৰহণ কৰে যদিও সময়ৰ অভাৱত সেয়া সম্পূৰ্ণ নোহোৱাৰ বাবে আজি পুনৰ শুনানি অনুষ্ঠিত হয়। আজি অভিযুক্ত পক্ষৰ অধিবক্তাই শ্যামকনু মহন্তৰ জামিনৰ সপক্ষে যুক্তি আগবঢ়োৱাৰ বিপৰীতে অসম চৰকাৰৰ বিশেষ লোক অধিবক্তা জিয়া কামাৰে এই জামিন আবেদনৰ তীব্ৰ বিৰোধিতা কৰে। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে জামিন আবেদনৰ ৰায় প্ৰদানৰ বাবে 30 এপ্ৰিলৰ দিনটো ধাৰ্য কৰে। এই সন্দৰ্ভত এগৰাকী অধিবক্তাই সাংবাদিকৰ আগত এইদৰে কয়।
আধা পাৰ্ট হৈছিলে, আজি পাৰ্ট আৰ্ট হ'ল, পাৰ্ট আৰ্ট হোৱাৰ পিছত আজি বাকীখিনি যিখিনি বাকী আছিলে আপোনাৰ বেইল হিয়াৰিং ৰিগাৰ্ডিং, তো সেইখিনি আজি শেষ হ'ল। শেষ হোৱাৰ পিছত আজি অনাৰেবল কোৰ্টে এইটো ৰিজাৰ্ভ কৰিছে, অহা 30 এপ্ৰিলত তাৰ জাজমেণ্টটো শুনাব। আৰু আপোনাৰ ইন দ্য মিন টাইম আপোনাৰ যিখিনি মানে চাৰ্জ ফ্ৰেমিং আছিলে, তো চাৰ্জ ফ্ৰেমিঙৰ হিয়াৰিংখিনিও কণ্টিনিউ প্ৰচেছত চলি আছে। আৰু ছেকেণ্ড হাফত আপোনাৰ জিম্মা এটা আছিলে, যিটো শ্যামকৰণ মহন্তে কিছুমান ডকুমেণ্টছ বিচাৰি জিম্মা ফাইল কৰিছিলে, আৰু সেই জিম্মাৰ শুনানিটো আজি খতম হ'ল আৰু সেইটো আপোনাৰ 30 তাৰিখে আপোনাৰ এইটো অৰ্ডাৰটো দিব।
আদালতত আজি অভিযুক্ত শ্যামকানু মহন্তৰ পত্নীয়ে আৰক্ষীয়ে জব্দ কৰা কেতবোৰ সামগ্ৰী ব্যক্তিগত বুলি উল্লেখ কৰি সেয়া ঘূৰাই বিচাৰি আবেদন দাখিল কৰিছিল। এই আবেদনখনৰো 30 এপ্ৰিলৰ দিনাই ৰায়দান কৰা হ'ব। ইপিনে আন এগৰাকী অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই আজি কোৰ্ট ফি সংলগ্ন কৰি শপতনামা দাখিল কৰে। আদালতে কালি শপতনামাত কোৰ্ট ফি নলগোৱাৰ বাবে সেয়া শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। কাইলৈ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ আদালতে অভিযুক্তৰ ওপৰত গোচৰৰ ধাৰা আৰু সন্দৰ্ভতো কাইলৈ শুনানি গ্ৰহণ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল অহা 28 এপ্ৰিলত ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। যোৱা 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈ অনুষ্ঠিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত এইবাৰ 330,744 শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে কলা শাখাত 247,865, বিজ্ঞান শাখাত 61,568 আৰু বাণিজ্য শাখাত 19,806 শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEয়ে দশম শ্ৰেণীৰ পৰীক্ষা 2026ৰ দ্বিতীয় পৰ্যায় 15 মে'ৰ পৰা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। প্ৰথম পৰ্যায়ৰ ফলাফল উন্নত কৰিব বিচৰা শিক্ষাৰ্থীসকলে এই পৰীক্ষা দিব পাৰিব। প্ৰথম পৰ্যায়ত উত্তীৰ্ণ সকলো বিদ্যাৰ্থীকে বিজ্ঞান, গণিত, সমাজ বিজ্ঞান আৰু ভাষাৰ ভিতৰৰ যিকোনো 3টা বিষয়ৰ ফলাফল উন্নত কৰাৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। উল্লেখযোগ্য যে CBSEয়ে যোৱা 15 এপ্ৰিলত দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰিছিল। উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি ভাৰ্চুৱেল ব্যৱস্থাৰে অষ্টলক্ষ্মী দৰ্শন যুৱ বিনিময় কাৰ্যসূচীৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী, অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে 15 মাৰ্চৰ পৰা এই বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। কথোপকথন কালত শ্ৰীসিন্ধিয়াই কাৰ্যসূচীত ভাগ লোৱা শিক্ষাৰ্থীসকলক নিজ নিজ ৰাজ্যত উত্তৰ পূৰ্বাঞ্চলৰ দূত হিচাপে কাম কৰিবলৈ উৎসাহিত কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ৰাষ্ট্ৰীয় একতাৰ এনাজৰী সুদৃঢ় কৰা, পাৰস্পৰিক সন্মান বৃদ্ধি আৰু দেশৰ যুৱ প্ৰজন্মৰ মাজত উমৈহতীয়া দায়িত্বৰ মনোভাৱ গঢ়ি তোলাৰ ক্ষেত্ৰত এনে কাৰ্যসূচীৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি, জনসাধাৰণ আৰু পৰম্পৰাৰ অভিজ্ঞতা প্ৰদান কৰি শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰীয় একতা আৰু সংহতিৰ দূতৰূপে গঢ়ি তোলাই অষ্টলক্ষ্মী দৰ্শন যুৱ বিনিময় কাৰ্যসূচীৰ মূল উদ্দেশ্য বুলি তেওঁ উল্লেখ কৰে। আৱেগিক সংহতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে উমৈহতীয়া দায়িত্বৰ মনোভাৱ গঢ়ি তোলাৰ লক্ষ্যৰে উত্তৰ পূব পৰিষদে এই কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। হাইলাকান্দি ডঃ অতনু নাথলৈ 2026ৰ ব্ৰেক থ্ৰু প্ৰাইজ ইন ফাণ্ডামেণ্টেল ফিজিক্স বঁটা আগবঢ়োৱা হৈছে। বিজ্ঞানৰ অস্কাৰ হিচাপে জনাজাত এই বঁটা বিশ্বৰ 366গৰাকী বিজ্ঞানীলৈ যৌথভাৱে আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত ডঃ অতনু নাথসহ ভাৰতৰ 11গৰাকী বিজ্ঞানী আছে। ডঃ নাথ এই সন্মান লাভ কৰা উত্তৰ পূবৰ প্ৰথমগৰাকী বিজ্ঞানী। আধুনিক কণা বিজ্ঞানৰ যুগান্তকাৰী মিউন G2 পৰীক্ষাৰ বাবে তেওঁ এই সন্মান লাভ কৰিছে। বাক্সা জিলাৰ সদৰ হালবাৰীত আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এটা অনুষ্ঠানত 20 সংখ্যক কমল কুমাৰ ব্ৰহ্ম সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 14গৰাকী শিক্ষাৰ্থীক এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত তেজপুৰ মহাবিদ্যালয়ৰ অধ্যাপক জৌংছাৰ ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সম্পাদক নীলকান্ত গোহাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা দেওবাৰে দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 133 সংখ্যক খণ্ড। জনসাধাৰণে 1800-11-7800 শুল্কবিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নমো এপ নাইবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও কাইলৈৰ ভিতৰত নিজৰ পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শন আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তেও শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অহা শনিবাৰে নিশা 8:02 শিক্ষাৰ্থীৰ জীৱনত সহ পাঠ্যক্ৰমৰ গুৰুত্ব শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব জ্যেষ্ঠ শিক্ষক, অভিনেতা, নাট্যকাৰ তথা পৰিচালক অসীম কৃষ্ণ বৰুৱাই। অনুষ্ঠানটিৰ আদৰিব জিন্তী ৰাণী ডেকা আৰু পৰিস্মিতা দিহিঙীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। পৰৱৰ্তী বাতৰি শুনক মৰমীৰ পৰা।
ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। চৰাইদেউ জিলা প্ৰশাসনে জিলাখনৰ চাহ উদ্যোগৰ সৈতে জড়িত ব্যৱসায় আৰু সৰবৰাহকাৰীসকলৰ বাবে এলানি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি কেঁচা চাহপাত কঢ়িওৱা আৰু সংগ্ৰহ কৰা ক্ষেত্ৰত NOC ব্যৱস্থা পুনৰ কাৰ্যকৰী কৰা হৈছে। যিসকল অভিকৰ্তাই 2026 বৰ্ষৰ বাবে জিলাখনৰ পৰা কেঁচা চাহপাত সৰবৰাহ কৰিব বিচাৰে তেওঁলোকে প্ৰশাসনৰ পৰা আগতীয়াকৈ অনুমতি লোৱাটো বাধ্যতামূলক হ'ব। উল্লেখযোগ্য যে জিলাখনত কেঁচা চাহপাতৰ সৰবৰাহ নিয়াৰিকৈ পৰিচালনা কৰাৰ লক্ষ্যৰে এই নিৰ্দেশনা জাৰি কৰা হৈছে। ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ এটা দলে অৰুণাচল প্ৰদেশৰ নামদফা অৰণ্যত ভেকুলীৰ এটা ক্ষুদ্ৰ প্ৰজাতি আৱিষ্কাৰ কৰিছে। 2.5-3 চেণ্টিমিটাৰ দীঘল এই প্ৰজাতিৰ ভেকুলীয়ে বোকাৰে ঘৰ সাজি ল'ব পাৰে। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে দৰং জিলাত অহা 9 মে'ত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা সম্পৰ্কীয় গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। জিলাখনৰ আগতীয়াকৈ জাননী লাভ কৰা লোকসকলে জিলা আইন সেৱাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি অথবা ইমেইলযোগে এই সুবিধা ল'ব পাৰিব। জাননী লাভ নকৰা লোকসকলে দৰং জিলা কোষাগাৰৰ সমীপত থকা জিলা আইন সেৱাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়ত যোগাযোগ কৰি বিবাদ নিষ্পত্তিৰ সুবিধা ল'ব পাৰিব। ধেমাজি জিলাৰ গাই নৈৰ ওপৰত নিৰ্মীয়মান দলঙৰ গাৰ্ডৱাল খহি পৰাৰ ঘটনাক লৈ আজি চিলাপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাব্যস্ত কৰে। চিলাপথাৰত জোনাই সংমণ্ডল লোক নিৰ্মাণ কাৰ্যালয়ৰ সন্মুখত চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু মাদুৰী পথাৰ আৰু শ্ৰীপানী আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান তথা লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে নীলখৰৰ পৰা বালিজান সংযোগী গাই নৈৰ ওপৰত নিৰ্মীয়মান দলংখনৰ গাৰ্ডৱাল ৰঙালী বিহুৰ দিনাই ভাঙি পৰাক লৈ বিভিন্ন ছাত্ৰ সংগঠনে ক্ষোভ প্ৰকাশ কৰিছে। কালি জাতীয়তাবাদী যুৱ পৰিষদে ধেমাজিৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখাৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ একনা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 40 ৰাণত পৰাস্ত কৰে। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ বলাইঘাট দলঙৰ সমীপৰ পথৰ দাঁতিত আজি এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো মঘুলি চাপৰি নিবাসী ধন ৰাভাৰ বুলি চিনাক্ত কৰা হৈছে। নুনমাটিৰ শংকৰনগৰ নিবাসী দুৰ্গেশ্বৰ গগৈৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 65 বছৰ। অসম ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰী হিচাপে অৱসৰ গ্ৰহণ কৰা লোকজন বিগত কেইবামাহো ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। পশ্চিমবংগৰ প্ৰথম পৰ্যায় আৰু তামিলনাডুৰ একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন। পশ্চিম এছিয়াত সংঘৰ্ষৰ বাবে নাগৰিকসকল যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় সেয়া সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত 30 এপ্ৰিললৈ ৰায়দান সংৰক্ষিত। অহা 28 এপ্ৰিলত চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।